حاميم
حاميم
تنزيل الكتاب من الله العزيز الحكيم
মহাপরাক্রম খালি প্রজ্ঞাময় আল্লাহর তরফৰ পৰা এইখন কিতাপ অৱতীৰ্ণ হৈছে
ما خلقنا السماوات والأرض وما بينهما إلا بالحق وأجل مسمى والذين كفروا عما أنذروا معرضون
আকাশ মণ্ডল পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তু আমি যথাযথভাৱে আৰু নিৰ্দিষ্ট সময়ৰ বাবে সৃষ্টি কৰিছোঁ কিন্তু যিসকলে কুফৰি কৰিছে সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে তাৰ পৰা সিহঁতে মুখ ঘূৰাই
লয় ইতুনি বিকিতাবিন মিন ক্বাবলি হাযা আও আছারাতিন মিন ইলমিন ইন কুনতুম সাদিকিন
কিয়ত কোয়া তোমালোকে আল্লাহর পরিবর্তে যিহকলক আহ্বান করা কিয়তর কথা ভাবিছানে কিয়ত পৃথিবীত কি সৃষ্টি করিছে মুখ দেখুয়াছুন অথবা আকাশসমূহত কিয়তর কিবা অরিহণা আছে নেকি ইয়ার পূর্ববর্তী কোনো কিতাবত অথবা পরম্পরাগত কোনো জ্ঞান থাকিলে সেয়া তোমালোকে মোৰ ওচৰলৈ লৈ আহাচোন যদি তোমালোকে সত্যবাদী হোৱা
ওয়ামান আযাল্লু মিম্মান ইয়াদউ মিন দুনিল্লাহি মান লা ইস্তাজীবু লাহু ইলা ইয়াউমিল কিয়ামাতি ওয়া হুম আন দুআইহিম গাফিলুন
আৰু সেই ব্যক্তিতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ'ব পাৰে যি আল্লাহৰ পৰিৱৰ্তে এনে কিছুমানক আহ্বান কৰে যিবোৰে কিয়ামত দিৱসলৈকে তাৰ আহ্বানত সঁহাৰি দিব নোৱাৰে আনকি সিহঁতৰ আহ্বান সম্পৰ্কেও সিহঁত উদাসীন
وَإِذَا حُشِرَ النَّاسُ كَانُوا لَهُمْ أَعْدَاءً وَكَانُوا بِعِبَادَتِهِمْ كَافِرِينَ
আৰু কিয়ামতৰ দিনা যেতিয়া মানুহক একত্ৰিত কৰা হ'ব তেতিয়া সেই উপাস্যবোৰেই হ'ব সিহঁতৰ শত্ৰু আৰু সেইবোৰে সিহঁতৰ উপাসনাক অস্বীকাৰ কৰিব
وَإِذَا تُتْلَى عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ قَالَ الَّذِينَ كَفَرُوا لِلْحَقِّ لَمَّا جَاءَهُمْ هَذَا سِحْرٌ مُبِينٌ
আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া যিসকলে কুফৰি কৰিছে সিহঁতৰ ওচৰলৈ সত্য অহাৰ পিছতো সিহঁতে কয় এয়া দেখোন সুস্পষ্ট যাদু
أم يقولون افتراه قل إن افتريته فلا تملكون لي من الله شيئا هو أعلم بما تفيضون فيه كفى به شهيدا بيني وبينكم وهو الغفور الرحيم
অথবা সিহঁত কয় যে তেওঁ এইখন নিজেই উদ্ভাৱন কৰিছে কোৱা যদি এইখন মই নিজে উদ্ভাৱন কৰিছো তেন্তে আল্লাহৰ পৰা মোক বচাবলৈ তোমালোকৰ কোনো ক্ষমতা নাই তোমালোকে যি বিষয়ে আলোচনাত লিপ্ত হৈছা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে তেওঁই যথেষ্ট আৰু তেওঁ ক্ষমাশীল পৰম দয়ালু
قل ما كنت بدعا من الرسل وما أدري ما يفعل بي ولا بكم إن أتبع إلا ما يوحى إلي وما أنا إلا نذير مبين
كوا ما يكون نتون با پرثم رسول نهوي ما ايكو ثاو نزنو زي মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হ'ব মই কেৱল মোৰ প্ৰতি যি অহি কৰা হয় মই কেৱল সেইটোৰহে অনুসৰণ কৰোঁ মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ
قل أرأيتم إن كان من عند الله وكفرتم به وشهد شاهد من بني إسرائيل على مثله فآمن واستكبرتم إن الله لا يهدي القوم الظالمين
كيوتو كوا তোমালোকে ভাবি দেখিছানে যদি এই কোরআনখন আল্লাহৰ তৰফৰ পৰা অবতীৰ্ণ হৈ থাকে যাক তোমালোকে অস্বীকাৰ কৰি আছা অথচ বানী ইছৰাইলৰ এজন সাক্ষীয়ে এই বিষয়ে অনুৰূপ সাক্ষী প্ৰদান কৰি তাৰ প্ৰতি ঈমান আনিছে কিন্তু তোমালোকে উদ্ধত্ব প্ৰকাশ কৰিছা তেনেহলে তোমালোকৰ পৰিণাম কি হ'ব নিশ্চয় আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নকৰে
وقال الذين كفروا للذين آمنوا لو كان خيرا ما سبقونا إليه وإذ لم يهتدوا به فسيقولون هذا إفك قديم
جيوكل كفر كوريسه كيوته مومن حقلر بيخوي কয় এইখন যদি কোনো ভাল বস্তু হলেহেঁতেন তেন্তে সিহঁতে আমাতকৈ অগ্ৰণী হ'ব নোৱাৰিলেহেঁতেন সিহঁতে যিহেতু ইয়াৰ দ্বাৰা হিদায়ত পোৱা নাই সেয়ে সিহঁতে অচিৰেই ক'ব এয়া হৈছে প্ৰাচীন যুগৰ মিছা কথাহে
وَمِن قَبْلِهِ كِتَابُ مُوسَى إِمَامًا وَرَحْمَةً وهذا كتاب مصدق لسانا عربيا لينذر الذين ظلموا وبشرى للمحسنين
يار পূর্বে মুসার কিতাব আছিল পটপটৰক আৰু ৰহমত স্বৰূপ আৰু এই কিতাপখন সেইখনৰ সমৰ্থক আৰবী ভাষাত যাতে ই জালিমসকলক সতৰ্ক কৰে লগতে ই হৈছে সৎকৰ্মশীলসকলৰ বাবে সুসংবাদ
إن الذين قالوا ربنا الله ثم استقاموا فلا خوف عليهم ولا هم يحزنون
نتجه جي حقل قوي امار پوٹی پالا کوئی سے اللہ تار پیسد یار اپورت او بیسول تھاکے تیونو کر کنو بھائی نائے اور تیونو کسنتی تونو ہوا
أولئك أصحاب الجنة خالدين فيها جزاء بما كانوا يعملون
تيولوكو هيسه جنتر اوديباكي تيولوكي جي عمل كوريسيل تار پروسكار حسابه تات تيولوك استاي هوبو
ووصينا الإنسان بوالديه إحسانا حملته أمه كرها ووضعته كرها وحمله وفصاله 30 شهرا حتى إذا بلغ أشده وبلغ 40 سنة قال رب أوزعني أن أشكر نعمتك التي أنعمت علي وعلى والدي وأن أعمل صالحا ترضاه وأصلح لي في ذريتي إني تبت إليك وإني من المسلمين
আৰু আমি মানুহক সিহঁতৰ পিতৃ মাতৃৰ প্ৰতি সদ ব্যৱহাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছো তাৰ মাকে তাক বহু কষ্টৰে গৰ্ভধাৰণ কৰিছিল আৰু বহু কষ্টৰে প্ৰসৱ কৰিছে তাক গৰ্ভধাৰণ কৰা আৰু পিয়া খুৱাই এৰুৱাবলৈ লাগিছিল 30 মাহ অৱশেষত যেতিয়া সি পূৰ্ণ শক্তিপ্ৰাপ্ত হয় আৰু 40 বছৰত উপনীত হয় তেতিয়া সি কয় হে মোৰ প্ৰতিপালক তুমি মোক সামৰ্থ্য দিয়া যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ মোৰ প্ৰতি আৰু মোৰ পিতৃ মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটো তুমি পচন্দ কৰা আৰু মোৰ বাবে মোৰ সন্তান সন্ততিসকলক সংশোধন কৰি দিয়া নিশ্চয় মই তোমাৰেই অভিমুখী হৈছো আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত
أولئك الذين نتقبل عنهم أحسن ما عملوا ونتجاوز عن سيئاتهم في أصحاب الجنة ونتجاوز عن سيئاتهم في أصحاب الجنة وعد الصدق الذي كانوا يوعدون
يولوكي هيسا خي حقلو جي حقلو اتكرشت عمل خمو عمي قبول کرو ارو تيولوكر بيا عمل خمو عمي خما کري ديو تيولوكي جنت باكي حقلو انتر بكتا تيولوكو جيتو پتشتی دیا هيسا خي نتشت بھاوية خطو پرمانت هبا
والذي قال لوالديه أف لكما أتعدانني أن أخرج وقد خلت القرون من قبلي وهما يستغيثان الله ويلك آمن وهما يستغيثان الله ويلك آمن إن وعد الله حق فيقول ما هذا إلا أساطير الأولين
أنا زيتار بيتي ما تكوي أفسوس تمالك كربابة تمالك موك أي برد سنتي ديانكي جم موك بنورتشي تكره هبا অতস মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে তেতিয়া তাৰ পিতৃ মাতৃয়ে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে আৰু তাক কয় দুৰ্ভাগ্য তোৰ ইমান পোষণ কৰ নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য তেতিয়া সি কয় এয়া অতীত কালৰ উপকথাৰ বাহিৰে আন একো নহয়
أولئك الذين حق عليهم القول في أمم قد خلت من قبلهم من الجن والإنس إنهم كانوا خاسرين
ইহতে হৈছে সেই সকলো যিসকলৰ প্ৰতি শাস্তিৰ সেই ফয়সালা সাব্যস্ত হৈছে যিটো সত্য প্ৰমাণিত হৈছিল সিহঁতৰ ওপৰত যিবোৰ উম্মত সিহঁতৰ পূৰ্বে অতিবাহিত হৈছে জিন আৰু মানৱৰ পৰা নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত
আৰু
প্ৰত্যেকৰে বাবে সিহঁতৰ আমল অনুসাৰে মৰ্যাদা আছে যাতে আল্লাহে প্ৰত্যেকৰে কৰ্মৰ পূৰ্ণ প্ৰতিফল প্ৰদান কৰে লগতে সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ'ব
وَيَوْمَ يُعْرَضُ الَّذِينَ كَفَرُوا عَلَى النَّارِ أَذْهَبْتُمْ طَيِّبَاتِكُمْ فِي حَيَاتِكُمُ الدُّنْيَا وَاسْتَمْتَعْتُمْ بِهَا فَالْيَوْمَ تُجْزَوْنَ عَذَابَ الْهُونِ فَالْيَوْمَ تُجْزَوْنَ عَذَابَ الْهُونِ بِمَا كُنْتُمْ تَسْتَكْبِرُونَ فِي الْأَرْضِ بِغَيْرِ الْحَقِّ وَبِمَا كُنْتُمْ تَفْسُقُونَ
আৰু যিসকলে কুফৰি কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত পেশ কৰা হ'ব সেইদিনা সিহঁতক কোৱা হ'ব তোমালোকে তোমালোকৰ পাৰ্থিম জীৱনতেই যাৱতীয় সুখ শান্তি ভোগ কৰি নিষেধ কৰিছা এতেকে আজি তোমালোকক দিয়া হ'ব অৱমাননকৰ শাস্তি কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে অধ্যত্ব প্ৰকাশ কৰিছিলা আৰু তোমালোকে অবদ্ধতা কৰিছিলা
واذكر أخا عاد إذ أنذر قومه بالأحقاف وقد خلت النذر من بين يديه ومن خلفه ألا تعبدوا إلا الله ألا تعبدوا إلا الله إني أخاف عليكم عذاب يوم عظيم
আৰু স্মৰণ কৰা আদ সম্প্ৰদায়ৰ ভাতৃৰ কথা যেতিয়া তেওঁ আহকাফত নিজ সম্প্ৰদায়ক সতৰ্ক কৰিছিল যাৰ আগত আৰু পিছতো সতৰ্ককাৰী আহিছিল এই নিৰ্দেশ লৈ যে তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা নিশ্চয় মই তোমালোকৰ বাবে মহাদিৱসৰ শাস্তিৰ আশংকা কৰিছো
قالوا أجئتنا لتأفكنا عن آلهتنا فأتنا بما تعدنا إن كنت من الصادقين
كيوتا قلعه تمي عمك عمر اپسشبر ورپرا نبريتو كريبا حسنكي حسائي جدي تمي خطبا دي حقل ورانتر بكتو ہوا تنتا عمر لغت تمي جي پوتسوتي كريسا
قال إنما العلم عند الله وأبلغكم ما أرسلت به ولكني أراكم قوما تجهلون
তেওঁ ক'লে এই জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে মই যিটো লৈ প্ৰেৰিত হৈছো কেৱল সেইটোহে মই তোমালোকৰ ওচৰত প্ৰচাৰ কৰোঁ কিন্তু মই দেখি আছো তোমালোক এটা মূৰ্খ
সম্প্ৰদায়
তাৰপিছত যেতিয়া সিহঁতে সিহঁতৰ উপত্যকাৰ পিনে মেঘ অহা দেখিলে তেতিয়া সিহঁতে কবলৈ ধৰিলে এই মেঘে আমাৰ ইয়াত বৰষুণ দিব হুদে কলে নহয় বৰং এইটোৱে হৈছে সেই শাস্তি যিটোৰ বাবে তোমালোকে খৰধৰ কৰিছিলা এজাক বৰষুণ য'ত আছে যন্ত্ৰণাদায়ক শাস্তি
كذلك نجزي القوم المجرمين
ইতার প্রতিপালকৰ নিৰ্দেশত সকলো বস্তু ধ্বংস কৰি দিব ফলত সিহঁত এনেকৈ ধ্বংস হৈ গল যে সিহঁতৰ আৱাসস্থলৰ বাহিৰে আন একো দৃশ্যমান নাছিল এইদৰে আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল প্ৰদান কৰি থাকো
ولقد مكناهم فيما إن مكناكم فيه وجعلنا لهم سمعا وأبصارا وأفئدة فما أغنى عنهم سمعهم فما أغنى عنهم سمعهم ولا أبصارهم ولا أفئدتهم من شيء إذ كانوا يجحدون بآيات الله وحاق بهم ما كانوا به يستهزئون
নিশ্চয় আমি সিহঁতক যেনেকৈ প্ৰতিষ্ঠিত কৰিছিলো তোমালোকক তেনেকৈ প্ৰতিষ্ঠিত কৰা নাই আৰু আমি সিহঁতক দিছিলো কাণ চকু আৰু হৃদয় তথাপিও সিহঁতৰ কাণ চকু আৰু হৃদয় কোনো কামত অহা নাছিল যেতিয়া সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আনহাতে যিটো বিষয়ক লৈ সিহঁতে ঠাট্টা বিদ্ৰোপ কৰিছিল অৱশেষত সেইটোৱে সিহঁতক পৰিৱেষ্টন কৰিলে
ولقد أهلكنا ما حولكم من القرى وصرفنا الآيات لعلهم يرجعون
নিশ্চয় আমি ধ্বংস কৰিছিলো তোমালোকৰ চাৰিওফালে থকা জনপদসমূহ আৰু আমি বিভিন্নভাৱে আয়াতসমূহ বিবৃত কৰিছিলো যাতে সিহঁতে সৎপথলৈ উভতি আহে
فلولا نصرهم الذين اتخذوا من دون الله قربانا آلهة بل ضلوا عنهم وذلك إفكهم وما كانوا يفترون
এতেকে যিসকলে আল্লাহৰ সান্নিধ্য লাভ কৰাৰ বাবে আল্লাহৰ পৰিৱৰ্তে যিবোৰক উপাস্য ৰূপে গ্ৰহণ কৰিছিল সেইবোৰক সিহঁতক সহায় নকৰিলে কিয় বৰং সেইবোৰ সিহঁতৰ পৰা উধাও হৈ গল কাৰণ এইটো আছিল সিহঁতৰ মনে সজা মিছা প্ৰতাৰণা যিটো সিহঁতে অধিক উদ্ভাৱন কৰিছিল
وَإِذْ صَرَفْنَا إِلَيْكَ نَفَرًا مِنَ الْجِنِّ يَسْتَمِعُونَ الْقُرْآنَ فَلَمَّا حَضَرُوهُ قَالُوا أَنصِتُوا
আৰু স্মৰণ কৰা যেতিয়া আমি তোমাৰ ফালে জিনৰ এটা দল আনিছিলো যিসকলে মনোযোগ সহকাৰে কোৰাণ পাঠ শুনিছিল এতেকে যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হ'ল তেতিয়া তেওঁলোকে পৰস্পৰে কৈছিল মনে মনে শুনা তাৰপিছত যেতিয়া কোৰাণ পাঠ সমাপ্ত হ'ল তেতিয়া তেওঁলোকে সতৰ্ককাৰী ৰূপে নিজ নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি গ'ল
قالوا يا قومنا إنا سمعنا كتابا أنزل من بعد موسى مصدقا لما بين يديه يهدي إلى الحق وإلى طريق مستقيم.
তেওঁলোকে কৈছিল, হে আমাৰ সম্প্ৰদায়, নিশ্চয় আমি এনে এখন গ্ৰন্থৰ পাঠ শুনিছো যিখন অৱতীৰ্ণ হৈছে মুছাৰ পিছত। এই গ্ৰন্থখনে ইয়াৰ পূৰ্ৱৱৰ্তী গ্ৰন্থসমূহক সত্যায়ন কৰে, লগতে সত্য আৰু সৰল পথৰ পিনে হিদায়ত কৰে।
يا قومنا أجيبوا داعي الله وآمنوا به يغفر لكم من ذنوبكم ويجركم من عذاب أليم.
هي আমাৰ সম্প্ৰদায়, আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি সহাৰি দিয়া আৰু তেওঁৰ প্ৰতি ইমান পোষণ কৰা। তেওঁ তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু যন্ত্ৰণাদায়ক শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব।
ومن لا يجب داعي الله فليس بمعجز في الأرض وليس له من دونه أولياء أولئك في ضلال مبين.
আৰু আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি যিয়ে সহাৰি নিদিয়ে মনত ৰখা উচিত, সি কিন্তু পৃথিৱীত আল্লাহক অপাৰগ কৰিব নোৱাৰিব আৰু আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱকো নাই, সিহঁতে আছে সুস্পষ্ট বিভ্ৰান্তিৰ মাজত।
أَوَلَمْ يَرَوْا أَنَّ اللَّهَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَلَمْ يَعْيَ بِخَلْقِهِنَّ بِقَادِرٍ عَلَىٰ أَن يُحْيِيَ الْمَوْتَى بلى إنه على كل شيء قدير.
কিয়তে দেখা নাই নে যে নিশ্চয় আল্লাহ যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু এইবোৰৰ সৃষ্টিত তেওঁ কোনো ক্লান্তিবোধ কৰা নাই, তেওঁ এই মৃত্যুক জীৱন দান কৰিবলৈ সক্ষম, হয় নিশ্চয় সক্ষম, নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
ويوم يعرض الذين كفروا على النار أليس هذا بالحق قالوا بلى وربنا قال فذوقوا العذاب بما كنتم تكفرون.
আৰু যিসকলে কুফৰি কৰিছে, যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হ'ব সেইদিনা সিহঁতক কোৱা হ'ব, এইটো সঁচা নহয়নে? সিহঁতে ক'ব, আমাৰ প্ৰতিপালকৰ শপত, নিশ্চয় সঁচা। তেওঁ ক'ব, তেন্তে শাস্তি ভোগ কৰা, কাৰণ তোমালোকে কুফৰি কৰিছিলা।
فاصبر كما صبر أولو العزم من الرسل ولا تستعجل لهم كأنهم يوم يرون ما يوعدون لم يلبثوا إلا ساعة من نهار بلاء فهل يهلك إلا القوم الفاسقون.
এতেকে তুমি ধৈর্য ধারণ করা যেনেকৈ ধৈর্য ধারণ করেছিল দৃঢ় প্রতিজ্ঞ রাসূলসকলে, তুমি সিহঁতৰ বাবে খৰখেদা নকৰিবা। সিহঁতক যি বিষয়ে সতর্ক করা হৈছে সেইটোক যিদিনা সিহঁতে দেখিবলৈ পাব সেইদিনা সিহঁতৰ ধারণা হব সিহঁতে যেনিবা পৃথিৱীত এটা মুহূর্তৰ বেছি সময় অবস্থান করা নাছিল, এইটো হৈছে এটা ঘোষণা। এতেকে কেবল ফাসিক সম্প্রদায়কেই ধ্বংস করা হব।